এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্য চৰকাৰে বড়ো বসতিপ্ৰধান 13খন জিলাতে সকলো চৰকাৰী অধিসূচনা বড়ো ভাষাত অনুবাদ কৰাটো বাধ্যতামূলক কৰি তুলিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বড়োলেণ্ড হেপিনেছ মিছনৰ অধীনত অনুষ্ঠিত বড়োলেণ্ড স্পীকছ ফ্ৰম ভিজন টু একচন শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বিটিআৰ অঞ্চলত বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ নতুন ধাৰণাৰ উন্মেষ হৈছে। বৃহত্তৰ অসমীয়া সমাজখনে প্ৰতিটো জনগোষ্ঠীকে আদৰি লৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে বড়োলেণ্ডত সকলো জাতি জনগোষ্ঠীৰ কলাকৃষ্টি ভাষা সাহিত্যৰ সন্মান বৃদ্ধি পাইছে। 2022 চনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য জৰীপৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰতিটো জনগোষ্ঠীৰ পৰিয়ালত এতিয়া সন্তানৰ সংখ্যা হ্ৰাস পাইছে বুলি প্ৰকাশ কৰে। তেওঁ কয় যে বড়োলেণ্ডৰ আত্মনিয়ন্ত্ৰণত 26টা জনগোষ্ঠী হেঙাৰ নহয়, বৰঞ্চ আগুৱাই যোৱাৰ যুঁজত এই জনগোষ্ঠীসমূহে সতীৰ্থ আৰু সহযোগীৰ ভূমিকাহে পালন কৰিছে। চৰকাৰে অনাগত 5 বছৰত বড়োলেণ্ডত সমন্বয় সমৃদ্ধি আৰু বিকাশ সুনিশ্চিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ বিটিআৰৰ জনসাধাৰণক ইতিবাচক পৰিৱৰ্তনক আঁকোৱালি ল'বলৈ আৰু অঞ্চলটোৰ লগতে ৰাজ্যখনৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহান জনায়। আজিৰ অনুষ্ঠানত বিটিআৰৰ লোক সংস্কৃতিক সমৃদ্ধ কৰাৰ দিশত অনন্য বৰঙণি আগবঢ়োৱা 18গৰাকী ব্যক্তিক বড়োলেণ্ড লাইফ টাইম এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰা হয়। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী শৰ্মাই ট্ৰেন্সফৰ্মিং বড়োলেণ্ড, বড়োলেণ্ড হেপিনেছ মিছন, শ্বেড অৱ ইউনিটি, প্ৰমোদ বড়োৰ ৰচিত গ্ৰন্থ লুকিং উইডিন মাই ৰিফ্লেকশ্যন শীৰ্ষক গ্ৰন্থকেইখন উন্মোচন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত ভগদত্ত 2 উৰণসেতুখন ৰাইজৰ বাবে মুকলি কৰে। 111 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 4 লেনযুক্ত 670 মিটাৰ দীৰ্ঘৰ এই উৰণসেতুখনে 6 মাইল ডাউন টাউন ৰুক্মিণী গাঁৱৰ যানজট লাঘৱ কৰিব বুলি আশা কৰা হৈছে। 2024 চনৰ অক্টোবৰত উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। উৰণসেতুখনৰ নিৰ্মাণৰ বাবে 18 মাহ ধাৰ্য কৰা হৈছিল যদিও 9 মাহৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হয়। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে 3টাকৈ ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব বুলি অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে বছৰৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, জীৱনজোৰা ক্ৰীড়া সাধনা বঁটা আৰু বছৰৰ উদীয়মান খেলুৱৈ বঁটা প্ৰদান কৰা হ'ব। অৰ্জুন মনালিছা বৰুৱা, অভিজিত ভট্টাচাৰ্যকে ধৰি 3গৰাকী খেলুৱৈৰে গঠিত এখন সমিতিয়ে শ্ৰেষ্ঠ খেলুৱৈসকলক বাছনি কৰিব। অহা 3 ছেপ্টেম্বৰত শিৱসাগৰত এই কাৰ্যসূচী আয়োজিত হ'ব বুলি শ্ৰীসোণোৱালে জানিবলৈ দিয়ে। চিৰাং জিলাৰ ঢালিগাঁৱত জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ঢালিগাঁও শাখা সাহিত্য সভাৰ সহযোগত আজি অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ দ্বিতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত 7টাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে সভাত অসমৰ তালিকাভুক্ত জনগোষ্ঠীসমূহৰ উপৰি তালিকাভুক্ত নোহোৱা জনগোষ্ঠীসমূহকো ভাৰতীয় ন্যায় সংহিতা অনুসৰি সুৰক্ষিত কৰাৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তদুপৰি মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতাৰ ব্যৱস্থা, শিশুৰ মোবাইল ফোন আসক্তি হ্ৰাস কৰাৰ বাবে পদক্ষেপ, 15টা নতুন ভাষালৈ স্বীকৃতি প্ৰদান আৰু বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয় বাৰ্তাৰে অহা 11 অক্টোবৰত শিলচৰত অসম সাহিত্য সভাৰ 3য় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্তও লোৱা হয়। এই সভাতে ভালেকেইখন গ্ৰন্থও উন্মোচন কৰা হয়। দেশৰ বিভিন্ন প্ৰান্তত আজি জনসংঘৰ প্ৰতিষ্ঠাপক তথা দেশপ্ৰেমী শ্যামাপ্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত কৰিমগঞ্জৰ মেৰা যুৱ ভাৰতৰ উদ্যোগত শ্ৰীভূমি জিলাৰ বিদ্যানগৰত এই উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সভাত ৰাজনীতিবিদ, শিক্ষাবিদ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জীৱন দৰ্শন সন্দৰ্ভত উপস্থিত ব্যক্তিসকলে আলোকপাত কৰে। হোজাইৰ জিলা আয়ুক্ত কাৰ্যালয়তো ডঃ মুখাৰ্জীৰ জয়ন্তী উদযাপন কৰা হয়। বিজনীৰ ডাঙাইগাঁও নিবাসী বিশিষ্ট শিল্পী, ক্ৰীড়া সংগঠক তথা বিজনী ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সমৰেন্দ্ৰ বসুমতাৰীৰ আজি পুৱা নিজ বাসগৃহত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 92 বছৰ। তেওঁৰ মৃত্যুত সোধাকণ্ঠ ডঃ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ লগতে বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰী, ভূপেন ৰায়কে ধৰি বিভিন্ন অনুষ্ঠানে শোক প্ৰকাশ কৰিছে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।